রোমিয়া অধ্যায় দহ। হে ভাইবিলাক, মোৰ হৃদয়ৰ বাঞ্ছা আৰু তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ আগত প্ৰাৰ্থনা এই যেন তেওঁবিলাকে পৰিত্ৰাণ পায়। ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ পক্ষে সাক্ষ্য দিছো, কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰটো স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহল। কিয়নো ধাৰ্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেকজনলৈ খ্ৰীষ্টেই বিধানৰ শেষ। কাৰণ মুছিয়ে লিখিছে যে
যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে তেওঁহে তাৰ দ্বাৰাই জীৱ।
কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়,
তুমি নিজ হৃদয়ত নকবা যে স্বৰ্গলৈ কোন উঠিব, অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ, বা অগাধ ঠাইলৈ কোন নামিব, অৰ্থাৎ মৃতবিলাকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ।
কিন্তু কি কয়?
সেই বাক্য তোমাৰ ওচৰতে, তোমাৰ মুখত আৰু তোমাৰ চিত্ততে আছে।
সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য। কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃত অবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা তেন্তে পৰিত্ৰাণ পাবা। কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো শাস্ত্ৰে কৈছে,
যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব।
কাৰণ যিহুদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে সেই সকলোলৈ তেওঁ ধনবান, কাৰণ
যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব।
পাছে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব, আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁতনো কেনেকৈ বিশ্বাস কৰিব, আৰু ঘোষণাকাৰী নহলে কেনেকৈ শুনিব, আৰু পঠোৱা নহলে কেনেকৈ ঘোষণা কৰিব। এই বিষয়েও লিখা আছে,
মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ।
কিন্তু সকলোৱে যে শুভবাৰ্তা মানিলে এনে নহয়, কাৰণ যীশুৱে কৈছে,
হে প্ৰভু, আমি পোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে শ্ৰৱণ হয়। কিন্তু মই কওঁ, তেওঁবিলাকে জানো শুনিবলৈ পোৱা নাই, অৱশ্যে পালে।
তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিৱীলৈ আৰু তেওঁবিলাকৰ কথা জগতৰ সীমালৈকে ব্যাপি গ'ল।
কিন্তু মই কওঁ, ইছৰাইল লোকে জানো জানিবলৈ পোৱা নাই। প্ৰথমতে মুছিয়ে কৈছে,
নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্ম, আৰু নিৰ্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলা।
আৰু যীশুৱেও অতি হাঁহেৰে কৈছে,
যিবিলাকে মোক নিবিচাৰিলে তেওঁবিলাকে মোক পালে, আৰু যিবিলাকে মোৰ বিষয়ে নুসুধিলে তেওঁবিলাকৰ আগত মই প্ৰকাশিত হলো।
কিন্তু ইছৰাইল লোকৰ বিষয়ে তেওঁ কৈছে,
আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলো,